আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নিশা প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ কাহিলিপাৰাস্থিত বাসগৃহত উপস্থিত হৈ তেওঁৰ পন্নী গৰিমা গাৰ্গ, জুবিন গাৰ্গৰ ভগ্নী পমী বৰঠাকুৰ আৰু পিতৃ কপিল বৰঠাকুৰকে ধৰি পৰিয়ালৰ আন আন সদস্যসকলক সাক্ষাৎ কৰে। সাক্ষাৎকালত মুখ্যমন্ত্ৰীগৰাকীয়ে পৰিয়ালৰ লোকক অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটে আগবঢ়াই নিয়া তদন্তৰ সন্দৰ্ভতো অৱগত কৰে। জনতাৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে গঠন কৰা বিশেষ তদন্তকাৰী গোটে মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, শেখৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্তক জেৰা অব্যাহত ৰাখিছে। ঘটনা সন্দৰ্ভত আজি এছ আই টিয়ে জুবিন গাৰ্গৰ সহশিল্পী চুইটি দাস, সাংবাদিক প্ৰণয় বৰদলৈ, সাংবাদিক সাৰস্বত গোস্বামীৰো ভাষ্য গ্ৰহণ কৰে। এছ আই টিৰ তদন্তকাৰী বিষয়াই আজি জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গক চতুৰ্থবাৰলৈ জেৰা কৰে। এছ আই টিয়ে আজি গৰিমা গাৰ্গ আৰু জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰৰ ভাষ্য গ্ৰহণ কৰে। তদন্তকাৰী বিষয়া মৰমী দাসে তেওঁলোকৰ ভাষ্য জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত হৈ গ্ৰহণ কৰে। এই ঘটনা সন্দৰ্ভত চলি থকা তদন্তৰ মাজতে চি আই ডি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জয়ন্ত বৰ্মনক আজি বদলি কৰা হয়। জয়ন্ত বৰ্মনৰ স্থানত জ্যেষ্ঠ আৰক্ষী বিষয়া উপেন কলিতাক এই দায়িত্ব অৰ্পণ কৰা হৈছে। ইফালে জি এম চি এইচত কৰা জুবিন গাৰ্গৰ দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰক্ষীয়ে আজি আদালতত দাখিল কৰাৰ লগতে শিল্পীগৰাকীৰ পন্নী গৰিমা গাৰ্গক অৰ্পণ কৰিছিল, কিন্তু গৰিমা গাৰ্গে এই প্ৰতিবেদন আৰক্ষীক উভতাই দিয়ে। তদন্ত নিয়াৰিকৈ সম্পন্ন হোৱাৰ স্বাৰ্থত এই প্ৰতিবেদন আৰক্ষী আৰু আদালতৰ ওচৰত থকা উচিত বুলি তেওঁ অনুভৱ কৰাৰ কথা সাংবাদিকৰ আগত ব্যক্ত কৰে। তেওঁ লগতে এই ঘটনাৰ ন্যায় বিচাৰ দাবী কৰে।
তদন্ত ভালকে হওক, এতিয়া আমাক সেইটোৱে কথা যে কি হৈছিলে এই কথাটো আমাক অতি শীঘ্ৰে লাগে আৰু একদম জোৰদাৰ তদন্ত হওক, পানী নখৰকাকৈ হওক আৰু প্ৰতিটো কথা আমি জানিব লাগিব। গতিকে এই কথাবোৰ কিমান দূৰলৈকে কেনেদৰে সত্য আৰু কোন আচলতে তাত দোষী আছে আৰু যি দোষী আছে সিহঁতে কঠোৰ শাস্তি পাব লাগিব। মই এটাই কথা ক'ব বিচাৰোঁ, মোৰ মানুহজনক মই হেৰুৱাইছোঁ, তেখেতক মই ঘূৰাই নাপাওঁ কেতিয়া, কিন্তু তেওঁ উচিত ন্যায় পাই যাবই লাগিব। আৰু সেই মানুহজন সকলোৰে মানুহ আছে, সকলোকে নিজৰ সৰ্বস্ব দি পেলাই ভাল পাইছিল, সেই মানুহজনৰ লগত অন্যায় কেতিয়াও হ'ব নোৱাৰে। সেইকাৰণে এতিয়া মোৰ এয়া সম্পূৰ্ণ অনুৰোধ, দাবী, মোৰ প্ৰাৰ্থনা, মোৰ সকলো যে মানুহজনক ন্যায় দিয়ক, অন্ততঃ জুবিন গাৰ্গৰ ক্ষেত্ৰত যাতে কথাবোৰ কোনো ধৰণৰ অন্য বেলেগ মূৰ নলয়। এতিয়া তদন্ত সম্পূৰ্ণ মানে একদম ভালকৈ হ'ব লাগিব।
অসম সাহিত্য সভাই আজি জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ আৰু স্মৃতিচাৰণ অনুষ্ঠানৰ আয়োজন কৰে। গুৱাহাটীৰ দীঘলীপুখুৰীস্থিত সাহিত্য সভা ভৱনৰ চৌহদত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত জুবিন গাৰ্গৰ প্ৰতিশ্ৰুতিত উপস্থিত ৰাইজে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে সৰ্বধৰ্ম প্ৰাৰ্থনা সভাত অংশগ্ৰহণ কৰে। অনুষ্ঠানত উপস্থিত থাকি সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে কয় যে জুবিন গাৰ্গ আছিল অসমীয়াৰ সাংস্কৃতিক ইতিহাসৰ এক যুগচিহ্ন। তেওঁ নিজৰ সংগীতেৰে অসমক বিশ্বৰ মঞ্চত চিনাকি কৰাইছিল। তেওঁৰ গীতত আমাৰ সমাজৰ আশা, কষ্ট, আনন্দ, প্ৰেম আৰু প্ৰতিবাদ একেলগে প্ৰকাশ পায়। বি পি এফৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে কাইলৈ বি টি আৰৰ নতুন মুখ্য কাৰ্যবাহী সদস্যৰূপে শপত গ্ৰহণ কৰিব। কোকৰাঝাৰৰ বি টি চি সচিবালয় খেলপথাৰত শপত গ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ লগতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই শপত গ্ৰহণ অনুষ্ঠানত অংশ লোৱাৰ কথা। মুখ্য সচিব ডঃ ৰবি কোটাই বি টি চিৰ কাৰ্যবাহী পৰিষদৰ নৱনিৰ্বাচিত সদস্যসকলক শপত বাক্য পাঠ কৰোৱাব। দিনৰ 11 বজাৰ পৰা এই শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব। সামাজিক মাধ্যম অত্যন্ত শক্তিশালী আৰু ইতিবাচক তথা ৰুচিসন্মতভাৱে ব্যৱহাৰ কৰিলে ই আমাৰ মানসিকতাক প্ৰতিফলিত কৰাই নহয়, সমাজতো ইতিবাচক প্ৰভাৱ বিস্তাৰ কৰে। আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাতত সামাজিক মাধ্যমে অনা পৰিৱৰ্তন আৰু সমাজ সন্দৰ্ভত আলোচনাত অংশ লৈ আজি সমাজকৰ্মী তথা লেখিকা অৰ্চনা বৰঠাকুৰে এই কথা প্ৰকাশ কৰে। এই অনুষ্ঠানত অধিবক্তা নন্দিতা তালুকদাৰে সামাজিক মাধ্যম ব্যৱহাৰৰ ক্ষেত্ৰত সংযত হোৱাৰ লগতে আইনী দিশসমূহৰ প্ৰতি সচেতন হ'বলৈ আহ্বান জনায়। তেওঁ সামাজিক মাধ্যমত অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কঠোৰ আইন বলবৎকৰণৰ পোষকতা কৰে। অনুষ্ঠানটোৰ আঁত ধৰে অৰুণিমা গোস্বামীয়ে। ভাৰতে আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথম টেষ্টত ৱেষ্ট ইণ্ডিজক 1 ইনিংছ আৰু 140 ৰাণত পৰাস্ত কৰে। আলহী দলটোক প্ৰথম ইনিংছত 162 ৰাণতে অল আউট কৰাৰ পাছত ভাৰতৰ কে এল ৰাহুল, ৰবীন্দ্ৰ জাদেজা আৰু ধ্ৰুৱ জুৰেলৰ শতকৰ সহায়ত 5 উইকেটৰ বিনিময়ত 448 ৰাণ কৰা অৱস্থাত প্ৰথম ইনিংছ ঘোষণা কৰে আৰু প্ৰথম ইনিংছৰ আধাৰত 286 ৰাণৰ অগ্ৰগতি লাভ কৰে। প্ৰত্যুত্তৰত ৱেষ্ট ইণ্ডিজে 146 ৰাণত দ্বিতীয় ইনিংছ সামৰে। আমাৰ নিশাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।